জিৰিমিয়া 43 অধ্যায়। সকলো লোকৰ আগত কবলৈ তেওঁলোকৰ ঈশ্বৰ জিহুৱাই জিৰিমিয়াৰ দ্বাৰাই যি যি বাক্য তেওঁলোকলৈ কৈ পঠিয়াইছিল, জিৰিমিয়াই তেওঁলোকৰ ঈশ্বৰ জিহুৱাৰ সেই সকলো বাক্য তেওঁলোক সকলোৰে আগত কৈ এটালে। হুচয়াৰ পুতেক অজৰিয়া আৰু কাৰেহৰ পুতেক জোহানন আদি সকলো গৰ্বী লোকে জিৰিমিয়াক ক'লে, তুমি মিছাকৈ কৈছা, প্ৰবাস কৰিবৰ অৰ্থে তোমালোকে মিছৰত নুসুমাবা, এই বুলি ক'বলৈ আমাৰ ঈশ্বৰ জিহুৱাই তোমাক পঠিওৱা নাই, কিন্তু আমাক বধ কৰিবলৈ আৰু বাবিললৈ আমাক বন্দী কৰি লৈ যাবলৈ কলদিয়াসকলৰ হাতত সোধাই দিবৰ মনেৰে নেৰিয়াৰ পুতেক বাৰুকে আমাৰ অহিতে তোমাক বুদ্ধি দিছে। এই হেতুকে কাহেৰৰ পুতেক জোহানন আদি ফৰ্জৰ কোনো সেনাপতিয়ে আৰু প্ৰজাসকলৰ কোনেও জিহুদাৰ দেশত বাস কৰিবলৈ জিহুৱাৰ বাক্যলৈ কাণ নিদিলে। কিন্তু যি যি জাতিৰ মাজলৈ জিহুদাৰ লোকসকলক খেদাই দিয়া হৈছিল জিহুদাৰ দেশত প্ৰবাস কৰিবলৈ, সেই জাতিৰ পৰা ওলটি অহা জিহুদাৰ আটাই অৱশিষ্ট ভাগক লৈ গৈছিল, অৰ্থাৎ পুৰুষ, মহিলা, ল'ৰা, ছোৱালী আৰু ৰাজকুমাৰী আদি ছাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ গদলিয়াৰ হাতত নবুজৰ দান ৰক্ষক সেনাপতিয়ে গতাই দিয়া সকলো লোকক, জিৰিমিয়া ভাববাদীক আৰু নেৰিয়াৰ পুত্ৰ বাৰুকক, কাহেৰৰ পুতেক জোহানন আৰু ফৰ্জৰ আন সকলো সেনাপতিয়ে লগত লৈ গ'ল আৰু তেওঁলোক মিছৰ দেশত সোমাল, কিয়নো তেওঁলোকে জিহুৱাৰ বাক্যলৈ কাণ নিদিলে। আৰু তেওঁলোক তহপন হেঁচলৈকে গ'ল। তেতিয়া তহপন হেঁচত জিৰিমিয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল বোলে, তুমি তোমাৰ হাতত গোটা দিয়েক ডাঙৰ শিল লৈ তহপন হেঁচত অৰুণৰ ৰাজগৃহলৈ সোমোৱা ঠাইত যি ইটা গাঁথনি আছে তাৰ চকীৰ মাজত জিহুদী লোকৰ সাক্ষাতে সেই শিলবোৰ পুতি থবা। তেওঁলোকক ক'বা, ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই দূত পঠিয়াই মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰক অনুৱাম আৰু মই পুতি থোৱা সেই শিলবোৰৰ ওপৰত তেওঁ সিংহাসন স্থাপন কৰিম আৰু তেওঁ তাৰ ওপৰত নিজৰ ৰাজকীয় চন্দ্ৰতাপ তৰিব। তেওঁ আহি মিছৰক আঘাত কৰিব আৰু মৃত্যুৰ বাবে নিৰূপিত লোক মৃত্যুলৈ, বন্দীৰ বাবে নিৰূপিত লোক বন্দী অৱস্থালৈ আৰু তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ সমৰ্পিত হ'ব। আৰু তেতিয়া মই মিছৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম, তেওঁ সেইবোৰৰ কেতবোৰক দগ্ধ কৰি লৈ যাব আৰু মেৰৰখীয়াই নিজৰ গাত কাপোৰ লোৱা দি তেওঁ সেই মিছৰ দেশেৰে নিজকে সৰ্জিত কৰিব, পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব। তেওঁ মিছৰ দেশত থকা বৈতছেমছৰ স্তম্ভবোৰ ভাঙিব আৰু মিছৰৰ দেৱতাবোৰৰ ঘৰবোৰ জুই দি পুৰি পেলাব।